এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। নিৰ্বাচন আয়োগে 4 মে'ৰ ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনা প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। ইয়াৰ অংশ হিচাপে আয়োগে অহা 25 এপ্ৰিলত ৰাজ্যৰ সকলো জিলা আয়ুক্ত নিৰ্বাচনী বিষয়াক গুৱাহাটীলৈ তলব কৰিছে। সেইদিনা ভোটগণনাৰ সৈতে জড়িত প্ৰায় 200 গৰাকী বিষয়াক বিশেষ প্ৰশিক্ষণ দিয়া হ'ব। বিশেষকৈ ভোটগণনা প্ৰক্ৰিয়া কেনেদৰে পৰিচালনা কৰা হ'ব, কাউণ্টিং এজেণ্ট সংবাদ মাধ্যমৰ সৈতে কিদৰে যোগাযোগ ৰক্ষা কৰা হ'ব সেই বিষয়ে পুংখানুপুংখভাৱে বুজোৱা হ'ব। জিলা আয়ুক্তসকলে গুৱাহাটীত প্ৰশিক্ষণ লাভ কৰাৰ পাছত 30 এপ্ৰিলৰ পৰা নিজ নিজ জিলাত ভোটগণনাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ দিব। ইপিনে নিৰ্বাচন আয়োগে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ ষ্ট্ৰং ৰুমত পানী সোমোৱা বুলি বাতৰি পৰিৱেশন কৰা কেইবাটাও পৰ্টেলৰ বিৰুদ্ধে চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছে। দেশত খাৰুৱা তেল আৰু ৰন্ধন গেছৰ যোগান সম্প্ৰতি স্বাভাৱিক অৱস্থাত আছে আৰু কোনোধৰণৰ নাটনি হোৱা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিশ্বজুৰি খাৰুৱা তেল আৰু ৰন্ধন গেছৰ মূল্যৰ অস্থিৰতা সত্বেও দেশত যোগান স্বাভাৱিক হৈ আছে বুলি পেট্ৰলিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কালি এখন সংবাদমেলযোগে প্ৰকাশ কৰে। তেওঁ কয় যে বাণিজ্যিক ৰন্ধন গেছৰ যোগান 70% পুনৰ ঘূৰাই অনা হৈছে। তদুপৰি খুচুৰা বিক্ৰীকে ধৰি বিভিন্ন খণ্ডত ইন্ধন আৰু গেছৰ যোগান সুস্থিৰ হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে।
इंटरनेशनल मार्केट में भी चाहे क्रूड हो चाहे एलपीजी हो उसके प्राइसेस में बहुत इंक्रीज देखा गया है, वॉलेटिलिटी देखी गई है। अगर आप देखें जनवरी में तो हमारा इंडियन क्रूड बास्केट लगभग $63 पर बैरल था, जो मार्च में बढ़कर $113 पर बैरल हो गया और अप्रैल में अभी तक का जो एवरेज है वो लगभग $116 पर बैरल है। इस सभी के बावजूद भी भारत सरकार की ये कोशिश रही है कि डोमेस्टिक सप्लाईज को सस्टेन्ड कंटिन्यू रखा जाए और उसमें किसी प्रकार का कोई डिसरप्शन ना हो। और इसी संदर्भ में मैं आपको ये बताना चाहूंगी कि हमारा डोमेस्टिक जो घरेलू किचन के लिए डोमेस्टिक एलपीजी सप्लाई है वो नॉर्मल है विद रिस्पेक्ट टू द बुकिंग्स और कोई भी एलपीजी डिस्ट्रीब्यूटर पर कोई ड्राई आउट रिपोर्टेड नहीं है।
পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অব এনিমেল চমুকৈ পেটা ইণ্ডিয়াৰ লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত মহ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে পৰৱৰ্তী নিৰ্দেশ নহালৈকে এনে অনুষ্ঠানৰ আয়োজকসকলৰ বিৰুদ্ধে উচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। ন্যায়াধীশ অঞ্জনমণি কলিতাই যোৱা 4 এপ্ৰিলত শুনানি গ্ৰহণ কৰা গোচৰৰ এই অন্তৱৰ্তীকালীন আদেশ কালি প্ৰকাশ পায়। যোৱা জানুৱাৰীত মাঘ বিহুৰ সময়ত ৰাজ্যৰ বিভিন্ন জিলাত বেআইনীভাৱে মহ যুঁজ অনুষ্ঠিত কৰাৰ অভিযোগ তুলি পেটাই দাখিল কৰা আবেদনৰ শুনানিত আদালতে কয় যে পশুৰ প্ৰতি নিষ্ঠুৰতা আইন 1960ৰ অধীনত মহ যুঁজৰ অনুমতি নাই। উল্লেখযোগ্য যে 2024 চনৰ ডিচেম্বৰত উচ্চ ন্যায়ালয়ে মহ আৰু বুলবুলি যুঁজৰ অনুমতি দিয়া ৰাজ্য চৰকাৰৰ নিৰ্দেশনাও খাৰিজ কৰিছিল। আজি বিশ্ব ধৰিত্ৰী দিৱস। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধবংস আৰু জৈৱ বৈচিত্ৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ জৰিয়তে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে। 1969 চনত ইউনেস্কো সন্মিলনত গ্ৰহণ কৰা পৰামৰ্শ অনুসৰি 1970 চনৰ পৰা আজিৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। এইবেলি বিশ্ব ধৰিত্ৰী দিৱসৰ বিষয়বস্তু হৈছে আমাৰ শক্তি আমাৰ গ্ৰহ। নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ কৰি 2030 চনৰ ভিতৰত বিশ্বজুৰি স্বচ্ছ বিদ্যুৎ উৎপাদন 3 গুণ বৃদ্ধি কৰাৰ বাবে এইবাৰ গুৰুত্ব দিয়া হৈছে। এই দিৱস উদযাপনৰ 56 বছৰ পূৰ্ণ হোৱা উপলক্ষে আজি বিশ্বৰ 192খন দেশৰ জনসাধাৰণে বিভিন্ন কাৰ্যসূচীত অংশ লৈছে। ৰাজ্যৰ বিভিন্ন জিলাত গছপুলি ৰোপণ, প্লাষ্টিক বৰ্জন অভিযান, বিদ্যালয় মহাবিদ্যালয়ত সজাগতা সভা আৰু চাইকেল সমদলৰো আয়োজন কৰা হৈছে। ধুবুৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত যোৱা নিশা অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতি কৰে। ধুমুহাৰ ফলত ধুবুৰী চহৰ আৰু গ্ৰাম্য অঞ্চলসমূহৰ বহু পৰিয়াল ক্ষতিগ্ৰস্ত হয়। জিলাখনৰ সদৰ ধুবুৰী নগৰৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলৰ বহু লোকৰ বাসগৃহ, গোহালী, দোকানঘৰ আদি ধুমুহাই ভাঙি পেলোৱাৰ লগতে ঘৰৰ টিনপাতো উৰুৱাই লৈ যায়। আনহাতে সমগ্ৰ অঞ্চলটোৰ কেইবাজোপাও প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত গছ পৰাত বৃহত্তৰ অঞ্চলটোত সম্প্ৰতি বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 133 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰলৈ ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও শুকুৰবাৰৰ ভিতৰত নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।